এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ব্যাপক উচা উদ্দীপনাৰে ৰাজ্যত ভোগৰ উৎসৱ ভোগালী বিহু পালন, অসূয়া অপ্ৰীতি নাশ কৰি সম্প্ৰীতিৰ কামনাৰে ৰাইজৰ মেজি জ্বলাই অগ্নিসেৱা, চাহ জনগোষ্ঠীসকলৰ অন্যতম প্ৰধান উৎসৱ টুচু বজাৰ আজি সামৰণি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পশ্চিম কাৰ্বি আংলঙত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, আৰু ৰাজকোটত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক উচা উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিসেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠত্বক প্ৰতিফলিত কৰা এই উৎসৱ আনন্দ আৰু ভাতৃত্ববোধৰ উপলক্ষ। এই উৎসৱে কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ সুযোগ দিয়ে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এটা বাৰ্তাত ভোগালী বিহু কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দৰে সমৃদ্ধ তথা অসমীয়াৰ স্পন্দন বুলি অভিহিত কৰে। তেওঁ লগতে সকলোৰে জীৱন সুখ শান্তি আৰু প্ৰাচুৰ্যৰে ভৰি পৰাৰো কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। সত্ৰফিত মাজুলীত আজি পুৱতি নিশা ৰাইজে মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লয়। উজনি মাজুলীৰ শ্ৰীৰাম দেৱত্ব গাঁৱৰ মিচিং ৰাইজে শ্ৰীৰাম দেৱত্ব প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাতে পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰে। দুটাকৈ মেজি সাজি পুৰুষ মেজিৰ ৰূপে প্ৰথমটো মেজি জ্বলাই অগ্নিদেৱতাৰ শলাগ লোৱা হয়। ইয়াৰ কিছু পাছতেই মহিলা মেজিটো জ্বলাই বছৰটোত একো অপায় অমংগল নহবলৈ পুনৰবাৰ অগ্নিদেৱতাৰ আশীৰ্বাদ লোৱা হয়। মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ উদাসীন ভকত বৈষ্ণৱসকলেও পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই ভোগালী বিহু উদযাপন কৰিছে। ডিব্ৰুগড় জিলাতো মাঘৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অগ্নিদেৱতাৰ পূজা অৰ্চনা কৰা হয়। গাঁৱৰ ৰাইজে মেজিত জুই পুৱাই মাহ প্ৰসাদ খোৱাৰ লগতে ৰাজহুৱা সেৱা গ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন অঞ্চলত নিশাতে ভোজ ভাত খোৱা হল যদিও আজিও মটক জনগোষ্ঠী প্ৰধান অঞ্চলসমূহত জনগোষ্ঠীটোৰ পৰম্পৰা অনুযায়ী ৰাজহুৱা ভোজৰ আয়োজন কৰা হৈছে। গোৱালপাৰাটো ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। শিলডাঙা ইলুৱাপাৰাত আজি পুৱা মেজি জ্বলোৱাৰ পাছত দিনৰ ভাগলৈ বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰাক উপত্যকাৰ তিনিওখন জিলাত আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। কাছাৰ জিলাত উৎসৱমুখৰ পৰিৱেশৰ মাজতে আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ সেৱা লয়। জিলাবাসীয়ে ঘৰে ঘৰে প্ৰস্তুত কৰা পিঠা বনাৰে আজি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উদযাপন কৰিছে। ধুবুৰীতো ভোগালী বিহুক লৈ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঠায়ে ঠায়ে মেজি জ্বলোৱাৰ লগতে শ্ৰী শ্ৰী ধাম ৰাইৰাইকুটি সত্ৰ, জিনকাটা সত্ৰ আদি সত্ৰ নামঘৰসমূহত নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং জিলাত ব্যাপক উচা উদ্দীপনাৰে ভোগালী বিহু পালন কৰা হৈছে। জিলাখনৰ ডিফু ক্লাবত পুৱা মেজি জ্বলাই ৰাইজে সমূহীয়াভাৱে অগ্নিসেৱা কৰাৰ লগতে সমাজৰ পৰা অপায় অমংগল দূৰ কৰি ভাতৃত্ববোধৰ এনাজৰি দৃঢ় কৰাৰ কামনা কৰে। ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চামেলৰ আয়োজন কৰাৰ লগতে কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত গাতা ৰাখা উদযাপন কৰা হৈছে। জিলাখনত কাইলৈ অৰ্থাৎ পহিলা মাঘত মেজি জ্বলোৱা হ'ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নি সংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ'ব। সত্ৰনগৰী বৰপেটাৰ মাঘ বিহু উৎসৱৰ বিষয়ে এয়া আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ প্ৰতিবেদন।
সমগ্ৰ অসমত কালি মাঘ তথা ভোগালী বিহুৰ উৰুকা পালন কৰা হয়। বৃহত্তৰ বৰপেটাত আজিহে ইয়াক পালন কৰা হ'ব। অৱশ্যে উৰুকা শব্দটো এতিয়ালৈকে একাংশ লোকৰ মাজতে বৰপেটাত প্ৰচলিত হৈ আহিছে। বৰপেটাত স্থানীয় ভাষাক আজি নিশাটোক গাতা ৰখা বুলি কোৱা হয়, কাৰণ বৰপেটাৰ হাতীয়ে হাতীয়ে আজি মানুহে গাতত জুই ধৰি পুৱাই কাইলৈ পুৱা মাঘৰ মেজিত পুৱাব। বৰপেটাৰ অধিকাংশ নীতি নিয়ম হল সত্ৰকেন্দ্ৰিক। বৰপেটাত সেইকাৰণে ভোগালী বিহু বুলি কোৱা নহয়, মাঘৰ বিহু তথা মাঘৰ দমহি বুলি কোৱা হয়। দুমাহে পালন কৰা হয় দুটা মাহৰ সংক্ৰান্তিত। আজি হল পুহ আৰু মাঘৰ সংক্ৰান্তি, সেইহেতু আজিৰ পৰাহে মাঘৰ দুমাহী পালন কৰা হৈছে বৰপেটাত। বৰপেটা সত্ৰত মাঘৰ দুমাহী পাঁচদিনীয়াকৈ পালন কৰা হয়। কাইলৈ বৰদুমাহী আৰু সেইহেতু কাইলৈ মেজি পুৱা হ'ব। আন তিনিটা দিনত ধৰ্মীয় ৰীতি নীতিৰে দুমাহী যিদৰে পালন কৰা হয় সত্ৰত, ঠিক একেধৰণে বৃহত্তৰ বৰপেটাত মাঘ বিহু পালন কৰা হয়।
বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ আন আন সত্ৰ আৰু থানসমূহত কেইবাদিনীয় কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। হৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানত মাঘ বিহুৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ, ধৰ্মালোচনা সভা আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মকর সংক্রান্তির সঙ্গে সংগতি রাখি পালন করা চাহ জনগোষ্ঠীসকলের অন্যতম প্রধান উৎসব টুসু পূজারও আজি সামরণি পড়ব। পুহ মাহত আরম্ভ হওয়ার বাবে এই উৎসবক পৌর পরব বলেও জানা যায়। শস্যর দেবী টুসুর আরাধনায় ডিব্রুগড় জেলার চাহ জনগোষ্ঠীর লোককে আজি টুসু পূজা পালন করেছে। যোরহাট জেলাত চেনিমরা সরুচরাই ডকলিঙিয়ার দরে বাগান সমূহ এই পূজার উলহ মালহরে আয়োজন করা হয়েছে। উল্লেখযোগ্য যে কোনো ক্ষেত্রত শিবর জিয়েক মনসার ভনীয়েক কালী দুর্গা সীতার দরে শক্তির রূপত কল্পনা করা টুসু পূজাত প্রধানত মহিলাসকলে অংশগ্রহণ করে। অবশ্যে পূজার লগত সংগতি থাকা রং রহস্যত পুরুষেও অংশগ্রহণ করিব পারে। এই পূজা দুভাগত ঘর আর নদীর পারত অনুষ্ঠিত করা হয়। পুহ মাহর পর চাহ জনগোষ্ঠীর গাভরুসকলে একগোট হয়ে টুসু মাতৃর অর্চনা করে। পুহর শেষর রাতিট অর্থাৎ আজির দিন গাভরুসকলের ডেকাসকলেও উড়ে নিশা উজাগরে থাকি টুসু গীত গায়। রাতিপর টুসু দেবীর মূর্তি গাঁওয়ার প্রতিঘর দর্শন করায় নদীর ঘাটলৈ লৈ যোৱা হয়। নৈর ঘাটত বিভিন্ন ঠাইর পৰা টুসুর গুট খাই গীতর প্রতিযোগিতা আয়োজন করা হয়। শেষত টুসু দেবীক জলদেবতাক সাক্ষী করে বিসর্জন দিয়া হয়। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি পশ্চিম কার্বি আংলঙ্গর বৈঠালাংসর আমরি বিধানসভা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনির চেক বিতরণ অনুষ্ঠানত অংশগ্রহণ করে। সমষ্টিটোর প্রায় 14,000 মহিলাক উদ্যমিতা পুঁজিরূপে 10,000 টাকা আগবঢ়া হব। অনুষ্ঠানত কার্বি সাহিত্য শাসিত পরিষদর মুখ্য কার্যবাহী সদস্য তুলিরাম রংহাং তথা ডিফু লোকসভা সমষ্টির সাংসদ অমর সিং টিসু উপস্থিত আছে। মুখ্যমন্ত্রী আজি ডিফুটু উদ্যমিতা আঁচনির অধীনত 25,000 মহিলার মাজত 10,000 চেক বিতরণ করব। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। ভারত আর নিউজিল্যান্ডের মাজৰ তিনিখনীয়া এদিনীয়া শৃঙ্খলা তৃতীয়খন খেল আজি রাজকোটর নিরঞ্জন শাহ ষ্টেডিয়ামত দিনের 1:30 বজাত অনুষ্ঠিত হব। যা দেওবারে বড়োদরাত অনুষ্ঠিত শৃঙ্খলার প্রথমখন খেলত নিউজিল্যান্ডক 4 উইকেটত পরাস্ত করে ভারতে শৃঙ্খলাত 1-0 অগ্রগতি লাভ করেছে। শৃঙ্খলার পরবর্তী তথা চূড়ান্ত খেলখন অহা দেওবারে ইন্দোরত অনুষ্ঠিত হব। মহিলা প্রিমিয়ার লীগ ক্রিকেট প্রতিযোগিতার যা নিশা নবী মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইন্ডিয়ান্সে গুজরাট জায়ান্টসক 7 উইকেটত পরাস্ত করে। ডি ওয়াই পাটিল স্পোর্টস একাডেমীত অনুষ্ঠিত খেলখনত দলটোয়ে 193 রানের বিজয় লক্ষ্য 19 ওভারত আর 2টা বলত 3টা উইকেট হেরুয়ায় অতিক্রম করে। মুম্বাইর হয়ে অধিনায়ক হরমনপ্রীত কৌরে সর্বাধিক 71 রান করে। কৌরলৈ খেলখনের শ্রেষ্ঠ খেলোয়ার বঁটা আগবঢ়া হয়। ইয়ার পূর্বে প্রথমে বেটিং করার আমন্ত্রণ লাভ করে গুজরাটে নির্ধারিত 20 ওভারত 5টা উইকেট হেরুয়ায় 192 রান সংগ্রহ করেছিল। জর্জিয়া ওয়েরহামে সর্বাধিক 43 রান করে আউট নোহাক থাকে। 2026 বর্ষের ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার ট্রফি কালি গুয়াহাটিলে অনা হয়। এই ট্রফিক রাজ্য সরকারের ক্রীড়া বিভাগের উদ্যোগত লোককৃষ্টি সংস্কৃতির প্রদর্শনের আদরণি জানা হয়। পুয়ার ভাগত বিমানবন্দরের এই ট্রফি সরুসজাই স্টেডিয়ামলৈ আর বিয়লির ভাগত বর্ষাপাড়াস্থিত এসিএ স্টেডিয়ামলৈ নিয়া হয়। এই কার্যসূচীত রাজ্য ক্রীড়ামন্ত্রী নন্দিতা গার্লোসা, প্রাক্তন বিশ্বকাপ বিজয়ী তথা ফিফার প্রতিনিধি গিলবার্টো দা সিলভা উপস্থিত থাকে। বিশ্বকাপ ফুটবল ট্রফির আগমন উপলক্ষে একটা সঙ্গীতানুষ্ঠানেরও আয়োজন করা হয়। এই অনুষ্ঠানত ঋতু রিবা, শঙ্কুরাজ, অনুভব জৈন, অনুষ্কা মাস্কি অংশগ্রহণ করে। 12 বছর অন্তর ভারতলৈ আর প্রথমবারলৈ রাজ্যলৈ অনা ট্রফি বর্ষাপাড়া স্টেডিয়ামত দর্শনের বাবে রাজ্য সরকারে বিনামূল্যক অনুমতি পত্রর ব্যবস্থা করেছিল। বাতৰি শেষ করার আগে প্রধান বাতৰিকেইটা আকৌ এবার পড়ি দিছো। ব্যাপক উচা উদ্দীপনায় রাজ্য ভোগর উৎসব ভোগালী বিহু পালন। অসূয়া অপ্রীতি নাশ করে সম্প্রীতির কামনায় রাইজর মেজি জ্বলায় অগ্নিসেবা। চাহ জনগোষ্ঠীসকলের অন্যতম প্রধান উৎসব টুসু পূজার আজি সামরণি। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার আজি পশ্চিম কার্বি আংলঙত মহিলা উদ্যমিতা আঁচনির চেক বিতরণ। আর রাজকোটত আজি ভারত আর নিউজিল্যান্ডের মাজের তিনিখনিয়া এদিনিয়া ক্রিকেট শৃঙ্খলার দ্বিতীয়খন খেল। আমার এটির বাতরি ইমানতে হয়ে গেল। পরবর্তী বাতরি দুপরিয়া 1:40 বজাত শুনবলে পাব। নমস্কাৰ।